নমস্কাৰ, এই আকাশবাণী গুৱাহাটী, ইয়ালৈ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই। ৰাজ্যৰ 50খন নিৰ্বাচনী জিলাত স্থাপিত 52টা ভোটগণনা কেন্দ্ৰত অহা 4 জুনত হ'বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে পুৱা 8 বজাত আৰম্ভ হ'বলগীয়া এই ভোটগণনাৰ বাবে মুঠ 5,823গৰাকী বিষয়া কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে 64গৰাকী সাধাৰণ পৰ্যবেক্ষকক নিযুক্তি দিছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। শ্ৰীগোৱেলে লগতে কয় যে মুঠ 52টা ভোটগ্ৰহণ কেন্দ্ৰত 1,941খন ভোটগণনা মেজৰ ব্যৱস্থা কৰা হৈছে। আনহাতে আজিৰ দিনটোলৈ ৰাজ্যৰ 14গৰাকী ৰিটাৰ্ণিং বিষয়াই 1,28,299খন ডাক বেলট লাভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক সংখ্যক ডাক বেলট লাভ কৰা হৈছে। ইপিনে ভোটগণনাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ হোৱা দশমাই আৰু গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি দুটা, গুৱাহাটী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে গোৱালপাৰা, পূব আৰু জলেশ্বৰ বিধানসভা সমষ্টি, ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। সেই দুয়োটা লোকসভা সমষ্টিৰ বিপৰীতে জিলাখনত থকা 4টা বিধানসভা সমষ্টিৰ ভোটগণনা গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত হোৱা বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। অষ্টাদশ লোকসভা নিৰ্বাচনৰ কাইলৈ সপ্তম তথা অন্তিম পৰ্যায়ত 8খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত মুঠ 908গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ, পশ্চিমবংগৰ 9খন, বিহাৰৰ 8খন, ওড়িশাৰ 6খন, হিমাচল প্ৰদেশৰ 4খন, ঝাৰখণ্ডৰ 3খন আৰু চণ্ডীগড়ৰ 1খন সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। কাইলৈ পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ'ব। এই পৰ্যায়ত মুঠ 904গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। ইয়াৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং সন্ধু, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ, আৰ জে ডি নেতা লালু প্ৰসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, অভিনেত্ৰী কংগনা ৰাণাৱত আদি। সংশ্লিষ্ট অঞ্চলসমূহত স্বচ্ছ আৰু নিকা পদ্ধতিৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জ্যেষ্ঠ নাগৰিক তথা দিব্যাংগসকলকে ধৰি প্ৰত্যেকগৰাকী ভোটদাতাৰ ভোটদানৰ সুচলতা সুনিশ্চিত কৰাৰ বাবে বিশ্ৰামস্থলৰে পৰা আৰম্ভ কৰি খোৱাপানীৰ সুব্যৱস্থা, দিব্যাংগ লোকসকলৰ বাবে যাতায়াতৰ সুচলতাৰ বাবে ৰেম্প, অনলাইন ব্যৱস্থাকে ধৰি বিদ্যুৎ যোগান আদি সকলো দিশতে আয়োগে গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যিক মুখ্য নিৰ্বাচনৰ বিষয়ে, জিলা নিৰ্বাচনী বিষয়া আৰু সংশ্লিষ্ট সকলোকে গ্ৰীষ্ম প্ৰৱাহৰ পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ভোটগ্ৰহণ হ'বলগীয়া অঞ্চলসমূহত উদ্ভৱ হ'ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি এৰাই চলিবলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো আজি বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হয়। ধপাত সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত এই দিৱস উপলক্ষে জিলাৰ স্বাস্থ্য বিভাগে স্বাস্থ্য কেন্দ্ৰসমূহৰ উপৰি বিদ্যালয়ে বিদ্যালয়ে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়সমূহত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বৰপেটা জিলাৰ স্বাস্থ্য বিভাগ আৰু ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয় হাস্পতালেও এই দিৱস পালন কৰে। চিকিৎসা মহাবিদ্যালয়খনৰ উদ্যোগত এটা সমদল উলিওৱা হয়। ৰাইজৰ মাজত ধপাত বিৰোধী সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে উলিওৱা এই সমদলত চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে। জিলাখনৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগতো আজি এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে ধপাত সেৱনৰ বাবে ৰাজ্যত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হয়। তথ্য অনুসৰি যোৱা 5 বছৰত ৰাজ্যত 1,94,000 লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে 1,14,000 লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু সাৱটি লৈছে। কেন্দ্ৰীয় স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে অসমত কৰ্কট আক্ৰান্ত ৰোগীৰ ভিতৰত 48% ধপাত সেৱন কৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অহা 16 জুনৰ পৰা হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতৰ ছিনিয়ৰ মহিলা দলত অসমৰ উমা ছেত্ৰীয়ে স্থান লাভ কৰে। গোলাঘাট জিলাৰ বোকাখাটৰ জীয়ৰী উমা ছেত্ৰীয়ে পুনৰ জাতীয় দলৰ বাবে নিৰ্বাচিত হোৱাত খেলুৱৈগৰাকীৰ বাসগৃহত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বোকাখাট জিলাৰ ক্ৰীড়া সন্থাৰ বিষয়টোকে উইকেট ৰক্ষক বেটাৰ উমাক শুভেচ্ছা জ্ঞাপন কৰে। ইপিনে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক শ্ৰীদীপ কোঁৱৰে খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতে সহায় কৰি যাব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাত ভাৰতীয় মহিলা দলটোৱে 3খন এদিনীয়া, 1খন টেষ্ট আৰু 3খন T20 খেল খেলিব। উমা ছেত্ৰী প্ৰথমবাৰৰ 2023 চনৰ জুন মাহৰ বাংলাদেশ ভ্ৰমণৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। উমা ছেত্ৰী চীনত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক জয় কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ অন্যতম সদস্য আছিল। আঞ্চলিক বাতৰি বিভাগৰ শেষ হ'ল। নমস্কাৰ।